এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। ৰাজ্য চৰকাৰৰ উদ্যোগত আজি শিক্ষা, ৰাজহ, উদ্যোগ আৰু বিত্ত বিভাগৰ জৰিয়তে সকলো জিলাতে বিকাশৰ বাৰ দিন শীৰ্ষক উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বিকাশৰ বাৰ দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজিৰে পৰা 26,969 শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। একেদৰে ডঃ বাণীকান্ত কাকতি বঁটা প্ৰদান আঁচনিৰ অধীনত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থীক স্কুটি বিতৰণ কাৰ্যসূচীৰ আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। মুখ্যমন্ত্ৰীয়ে এই বঁটা প্ৰদানৰ শুভাৰম্ভ কৰাৰ পাছত পৰৱৰ্তী সময়ত প্ৰতিখন জিলাতে এই বঁটাসমূহ প্ৰদান কৰা হ'ব। আনহাতে ডঃ বাণীকান্ত কাকতি বঁটা প্ৰদান কাৰ্যসূচীৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত 75% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু 60% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰীক স্কুটি প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। চলিত বছৰত মুঠ 48,673 ছাত্ৰ ছাত্ৰীক শিক্ষা বিভাগে এই বঁটা প্ৰদান কৰিব। আজিৰ অনুষ্ঠানতে কামৰূপ জিলাৰ 2,735 আৰু কামৰূপ মহানগৰ জিলাৰ 2,907 স্কুটি বিতৰণ কৰা হয়। একেটা কাৰ্যসূচীৰ অংশ হিচাপে যোৰহাট ষ্টেডিয়ামত আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা 2,118 ছাত্ৰীৰ ভিতৰত 10 মন্ত্ৰী অজন্তা নেওগে আনুষ্ঠানিকভাৱে স্কুটিৰ চাবি প্ৰদান কৰে। জিলাখনত 8,506 নৱম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীক চাইকেল প্ৰদান কৰা হ'ব। ৰাজ্যিক নিৰ্বাচন আয়োগৰ শেহতীয়া নিৰ্দেশনা অনুসৰি অহা বছৰৰ 1 জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে গ্ৰহণ কৰি আজি চৰাইদেউ জিলা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তসমূহৰ ফটোবিহীন খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। এই সন্দৰ্ভত বিস্তৃতভাৱে অৱগত কৰাৰ উদ্দেশ্যে আজি জিলা আয়ুক্ত ডঃ নেহা যাদৱৰ অধ্যক্ষতাত লাকুৱা, সাপেখাতি, সোণাৰী আৰু মাহমৰা আঞ্চলিক পঞ্চায়তৰ সচিবসকলৰ লগতে জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। জনসাধাৰণে ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইট erm-ssec.assam.gov.in নিজৰ ভোটাৰ কাৰ্ডৰ এপিক নম্বৰৰ জৰিয়তে তেওঁলোকৰ নামসমূহ পৰীক্ষা কৰিব পাৰিব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ বাতৰি আৰু আন অনুষ্ঠানৰ সম্পৰ্কত শ্ৰোতাসকলৰ পৰা পোনপটীয়াকৈ মতামত, অভিযোগ আৰু পৰামৰ্শ লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে 9864055566 নম্বৰত হোৱাটছএপযোগে মতামত গ্ৰহণৰ ব্যৱস্থা মুকলি কৰা হৈছে। শ্ৰোতাসকলৰ পৰা লাভ কৰা টেক্সট বা ভইচ বাৰ্তাৰ আধাৰত প্ৰতিমাহে একোটাকৈ অনুষ্ঠান প্ৰচাৰলৈ দিহা কৰা হৈছে। অহা শনিবাৰে 14 ডিচেম্বৰৰ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত ইয়াৰ প্ৰথম খণ্ড প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠান চলি থকাৰ সময়তো আগ্ৰহী শ্ৰোতাই 2661876 আৰু 2662325 এই দুটা নম্বৰত অভিমত আৰু প্ৰশ্ন উত্থাপন কৰিব পাৰিব। শ্ৰোতাসকলে আমাৰ ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু এক্স হেণ্ডেলত @AirNews_GHY কমেণ্ট কৰিও মতামত আৰু প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ আলিপুৰ সংমণ্ডলৰ অধীনৰ অসম সীমান্তৰ ওচৰত পশ্চিমবংগৰ জোৰাই ৰেল ষ্টেচনত আজি কেইবাটাও কোচ ৰাজবংশী সংগঠনে আহ্বান দিয়া অনিৰ্দিষ্টকালীন ৰেড অৱৰোধৰ ফলত ৰাজধানী এক্সপ্ৰেছকে ধৰি কেইবাখনো ৰেলগাড়ীৰ যাত্ৰাপথ সলনি কৰিবলগীয়া হয়। এই অৱৰোধৰ বাবে আজি গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলাচল কৰা বন্দে ভাৰত এক্সপ্ৰেছ আৰু বঙাইগাঁও নিউ জলপাইগুৰিৰ মাজত চলাচল কৰা এক্সপ্ৰেছকেইখনৰো যাত্ৰা বাতিল কৰিবলগীয়া হয়। উত্তৰ পূব সীমান্ত ৰেলৱে জনোৱা মতে আজি পুৱা 6:45 জোৰাই ৰেল ষ্টেচনত কেইবাহাজাৰো লোক সমবেত হৈ ৰেলপথত অৱস্থান কৰিবলৈ লয় আৰু ফলত সেই পথছোৱাৰে ৰেল চলাচল বন্ধ হৈ পৰে। উত্তৰ পূব সীমান্ত ৰেলৱে ফকীৰগ্ৰাম, গোলকগঞ্জ, নিউ কোচবিহাৰ বিকল্প পথেৰে উজনিমুৱা ব্ৰহ্মপুত্ৰ মেইল, উজনিমুৱা কামৰূপ এক্সপ্ৰেছ, 20543 নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ, 12423 নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ, বিবেক এক্সপ্ৰেছ, কেপিটেল এক্সপ্ৰেছ, শিলচৰ কইম্বাটুৰ এক্সপ্ৰেছ, ডিব্ৰুগড় দেওঘৰ এক্সপ্ৰেছ ৰেলগাড়ীকেইখনো চলাচল কৰোৱায়। এনএফ ৰেলৱে কৰ্তৃপক্ষই জোৰাই ৰেল ষ্টেচনৰ সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ইয়াৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই জনাইছে। গুৱাহাটীৰ তকছিল মজুমদাৰে দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত অনুষ্ঠিত 68 সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়াত ৰূপৰ পদক অৰ্জন কৰিছে। তকছিলে আজি ল'ৰাৰ 17 বছৰ অনুৰ্ধৰ কুমিটেৰ 50 কিলোগ্ৰাম ওজন শাখাত এই কৃতিত্ব অৰ্জন কৰে। সদৌ অসম কাৰাটে সন্থাৰ সভাপতি তথা বিধায়ক দিগান্ত কলিতা আৰু সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে খেলুৱৈগৰাকীক অভিনন্দন জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।